হিতোপদেশ 25 অধ্যায়। যিহুদাৰ ৰজা হিজকিয়াৰ লোকসকলে সংগ্ৰহ কৰা চলোমনৰ নীতিবাক্য এইবোৰ। বিষয়সমূহ গোপন ৰখাই ঈশ্বৰৰ গৌৰৱ, কিন্তু কথা অনুসন্ধান কৰি মুকলি কৰা ৰজাসকলৰ গৌৰৱ। উচ্চতাৰ কাৰণে আকাশ আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে, সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়। ৰূপৰ পৰা ধাতুৰ মল দূৰ কৰা, ধাতুৰ কাম কৰাজনে তেওঁৰ শিল্প কাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে। তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা, ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁ সিংহাসন স্থাপিত হ'ব। ৰজাৰ সন্মুখত নিজকে নিজেই প্ৰশংসা নকৰিবা, আৰু মহান লোকৰ বাবে ৰখা ঠাইত তুমি থিয় নহবা। উচ্চ পদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ ইয়ালৈ আহা এইবুলি তেওঁ তোমাক কোৱা ভাল। তোমাৰ সাক্ষ্য কি আছিল? বিচাৰত বেগাই গৈ উপস্থিত নহবা, কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব, তেতিয়া শেষত তুমি কি কৰিবা? তোমাৰ আৰু চুবুৰীয়াৰ মাজত হোৱা বিবাদ নিজেই বিচাৰ কৰা, কিন্তু আনজনৰ গুপুত কথা প্ৰকাশ নকৰিবা। তোমাৰ কথা যিজনে শুনে তেওঁ তোমাক লাজত পেলাব, আৰু দুষ্ট লোকে তোমাৰ বিষয়ে গোচৰ দিলে গুপুতে নাথাকিব। ভাল কথা কোৱাটো ৰূপৰ খটুৱা সোণৰ আপেলৰ দৰে, শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙুঠি বা অলংকাৰ যেনে, জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে। শস্য দোৱাৰ সময়ত হিমৰ চেঁচাপ যেনে, বিশ্বাসী বাৰ্তাবাহক পঠোৱাসকলৰ বাবে তেনে। তেওঁৰ মালিকৰ আত্মা সতেজ কৰে, বৰষুণ নোহোৱাৰ মেঘ আৰু বতাহ যেনে, মিছাকৈ দান দিছো বুলি অহংকাৰ কৰাজনো তেনে। ধৈৰ্যৰে শাসনকৰ্তাই পৈত্যৰ জন্মাব পাৰে, আৰু নম্ৰ জিভাই হাড় ভাঙিব পাৰে। তুমি যদি মৌ বিচাৰি পোৱা, যিমান প্ৰয়োজন সিমানহে খাবা, নহলে মৌ অতিৰিক্ত খালে তুমি বমি কৰিবা। তোমাৰ চুবুৰীয়াৰ ঘৰলৈ সঘনে নাযাবা, তেওঁ তোমালৈ আমনি পাই তোমাক ঘিণ কৰিব। যিজনে চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়ে, তেওঁ যুদ্ধত ব্যৱহাৰ কৰা গদা বা তৰোৱাল বা তীক্ষ্ণ কাঁড়ৰ দৰে, বেয়া দাঁত অথবা পিছল খোৱা ভৰি যেনে, সংকটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰাও তেনে। কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে, জাৰকালিত কাপোৰ হুলুকাই থোৱা মানুহ বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে। তোমাৰ হতটো যদি ক্ষুদ্ধাটোৰ হয়, তেনেহলে তেওঁক আহাৰ খাবলৈ দিয়া, আৰু তেওঁ যদি তৃষ্ণাটো হয়, তেনেহলে তেওঁক পানী খাবলৈ দিয়া। কিয়নো সেইদৰে কৰিলে তুমি তেওঁ মূৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ'ব, আৰু জিহুৱাই তোমাক পুৰস্কাৰ দিব। উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়। দণ্ডুৰী মহিলাৰ সৈতে ঘৰত বাস কৰাতকৈ ঘৰৰ ছালৰ এচুকত থকাই ভাল। তৃষ্ণাটোৰ লোকৰ বাবে চেঁচা পানী যেনে, দূৰ দেশৰ পৰা অহা মংগল সম্বাদো তেনে। ঘোলা পানীৰ নিজৰা বা নষ্ট হৈ যোৱা ভুমুক যেনে, দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক বৰক হোৱাও তেনে। অধিককৈ মৌ খোৱা ভাল নহয়, সেয়া সন্মানৰ উপৰি সন্মান বিচৰাৰ দৰে হয়। যিজনে নিজৰ মনক দমন নকৰে, তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে।